এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু উপলক্ষে আজি সমগ্ৰ ৰাজ্যতে ব্যাপক উৎসাহ উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰিছে। আজি পুৱাই ৰাইজে মেজি জ্বলাই অগ্নিক সেৱা কৰি নেদেখাজনৰ আশীষ লয়। ইয়াৰ পাছতে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ লয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোগালী বিহু পালনৰ বাতৰি আমালৈ আহি আছে। কাৰ্বি আংলং জিলাত ব্যাপক উৎসাহ উদ্দীপনাৰে ভোগালী বিহু পালন কৰা হৈছে। জিলাখনৰ ডিফু ক্লাবত পুৱা মেজি জ্বলাই ৰাইজে সমূহীয়াভাৱে অগ্নিসেৱা কৰাৰ লগতে সমাজৰ পৰা অপায় অমংগল দূৰ কৰি ভাতৃত্ববোধৰ এনাজৰি দৃঢ় কৰাৰ কামনা কৰে। ডিফু ক্লাবৰ উদ্যোগত প্ৰীতি চাহমেলৰ আয়োজন কৰাৰ লগতে কণ কণ শিশুসকলৰ মাজত বিভিন্ন খেল ধেমালি অনুষ্ঠিত হয়। তামোলপুৰ জিলাতো ভোগালী বিহু উপলক্ষে জনসাধাৰণৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। জিলাখনৰ মটঙাপাৰত আজি ভোগালী বিহু উদযাপন অনুষ্ঠানত বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ অসমৰ প্ৰতিটো জনগোষ্ঠীকে বিহুৰ পৰম্পৰা ৰক্ষা কৰিবলৈ আহ্বান জনায়। বৰপেটা জিলাত আজিৰে পৰা সত্ৰকেন্দ্ৰিক পৰম্পৰাৰে বিহু পালন কৰা হৈছে। বৰপেটা আৰু ইয়াৰ সমীপৱৰ্তী স্থানসমূহত আজি উৰুকা তথা স্থানীয় ভাষাত গাটা ৰখা উদযাপন কৰা হৈছে। জিলাখনত কাইলৈ অৰ্থাৎ পহিলা মাঘত মেজি জ্বলোৱা হ'ব। নিয়ম অনুসৰি কাইলৈ বৰপেটা সত্ৰৰ টোপৰ চোতালত ভকতসকলে সজা মেজিত অগ্নিসংযোগ কৰাৰ পাছতহে সত্ৰৰ বাহিৰৰ স্থানসমূহত সজা মেজি জ্বলোৱা হ'ব। বৰপেটা সত্ৰৰ উপৰি জিলাখনৰ আন আন সত্ৰ আৰু থানসমূহত কেইবাদিনীয়া কাৰ্যসূচীৰে মাঘ বিহু উদযাপন কৰা হৈছে। হৰভোগৰ শ্ৰী গৰখীয়া গোঁসাই থানত মাঘ বিহুৰ সৈতে সংগতি ৰাখি নাম প্ৰসংগ, ভাগৱত পাঠ, ধৰ্মালোচনা সভা আদি কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মাঘ বিহুৰ দিনা পুৱাৰ ভাগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাণী চাপৰিৰ বিস্তীৰ্ণ শস্যক্ষেত্ৰ পৰিদৰ্শন কৰে। কিছুদূৰ খোজকাঢ়ি নাৱেৰে ৰাণী চাপৰি কাষ চাপি পুনৰ ট্ৰেক্টৰেৰে গৈ মুখ্যমন্ত্ৰী শৰ্মা ৰাণী চাপৰিত উপস্থিত হয়। ৰাণী চাপৰি কৃষকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী শৰ্মাই ৰাণী চাপৰি যুৱ সমাজে আত্মনিৰ্ভৰ কৃষিৰ জৰিয়তে কৃষিখণ্ডৰ বজাৰত প্ৰভাৱ পেলাবলৈ সাজু হৈ উঠা বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি অঞ্চলটোত যুৱ কৃষকে জৈৱিক পদ্ধতিৰে 700 হেক্টৰতকৈও অধিক চাপৰিৰ মাটিত বিভিন্ন শস্য উৎপাদন কৰিছে। ৰাণী চাপৰিৰ পাছত মুখ্যমন্ত্ৰীয়ে দক্ষিণ কামৰূপৰ গৰলত স্থানীয় লোকে আয়োজন কৰা ভোগালী বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি সমবেত লোকসকলক সম্বোধন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই গাড়ীগাঁৱৰ নামঘৰত সেৱা লৈ স্থানীয় লোকৰ সমস্যাৰ বুজ লয়। একেটা ভ্ৰমণতে তেওঁ শদিলাপুৰত দেৱকান্ত সমূহীয়া প্ৰেক্ষাগৃহটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ তথ্য প্ৰযুক্তি, বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কুৱালালামপুৰত মালয়েছিয়াৰ ডিজিটেল মন্ত্ৰী গোবিন্দ সিং দেও আৰু ডিজিটেল উপমন্ত্ৰী উইছন উগাক সাক্ষাৎ কৰে। ইয়াৰ পাছত তেওঁ ডিজিটেল উপমন্ত্ৰী উইছন উগাৰ সৈতে অসম আৰু মালয়েছিয়াৰ মাজত তথ্য প্ৰযুক্তি খণ্ডত সহযোগিতা আৰু সমৰ্থন সন্দৰ্ভত বৈঠকত মিলিত হয়। বৈঠকত অত্যাধুনিক তথ্য প্ৰযুক্তি আৰু ছফটৱেৰ, ডাটা সুৰক্ষা, চাইবাৰ নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত মন্ত্ৰীগৰাকীয়ে কুৱালালামপুৰৰ পুত্ৰ জায়াত মালয়েছিয়া চৰকাৰৰ পৰ্যটন, কলা আৰু সংস্কৃতি উপমন্ত্ৰী খাইৰুল ফিৰদৌছ আকবৰ খানক সাক্ষাৎ কৰে। তেওঁ লগতে দেশখনৰ বিনিয়োগ, বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ উপমন্ত্ৰী লিউ চিনটঙক সাক্ষাৎ কৰি অসমত ছেমিকণ্ডাক্টৰ খণ্ডৰ বিকাশৰ ক্ষেত্ৰত মালয়েছিয়াৰ সহায় সমৰ্থনৰ বাবে অনুৰোধ জনায়। উল্লেখযোগ্য যে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰৰ বাবে তিনিদিনীয়া ভ্ৰমণসূচীৰে মালয়েছিয়ালৈ যোৱা মন্ত্ৰী কেশৱ মহন্তই আজি ভ্ৰমণৰ অন্তিম দিনা দেশখনৰ বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলক এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনায়। এই সময়ছোৱাত মন্ত্ৰীগৰাকীক মালয়েছিয়াত থকা ভাৰতৰ উপ উচ্চায়ুক্ত সুভাষিনী নাৰায়ণন, অসমৰ চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা উদ্যম বিভাগৰ সচিব ডঃ এছ লক্ষ্মণন, ভাৰতৰ উচ্চ আয়োগৰ বাণিজ্য সচিব ডঃ অৰবিন্দকে ধৰি আন আন কেইবাগৰাকী ব্যক্তিয়ে সংগ দিয়ে। বাক্সা জিলাৰ জালা আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক তথা অসম আন্দোলনৰ শীৰ্ষ পৰ্যায়ৰ নেতা বিশিষ্ট সমাজকৰ্মী নিৰঞ্জন দেৱদাসৰ যোৱা নিশা আকস্মিকভাৱে মৃত্যু হয়। বিদেশী বহিষ্কাৰৰ ছবছৰীয়া ছাত্ৰ আন্দোলনত দাস কেইবাবাৰো আৰক্ষীৰ নিৰ্যাতনৰ বলি হোৱাৰ লগতে কাৰাদণ্ডৰেও দণ্ডিত হৈছিল। নিৰঞ্জন দেৱদাস অসম গণ পৰিষদৰ প্ৰাক্তন নেতা তথা ভাৰতীয় জনতা পাৰ্টীৰ ককলাবাৰী মণ্ডল কমিটিৰ উপসভাপতি আছিল। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত। Thank you.